প্ৰথম বংশাৱলী ১৬ অধ্যায়। তেওঁলোকে ঈশ্বৰৰ নিয়ম চন্দুক বৈ আনিলে আৰু দাউদে নিয়ম চন্দুকৰ বাবে তৰা তম্বুৰ মাজত ৰাখিলে। তাৰ পাছত ঈশ্বৰৰ সাক্ষাতে হোম বলি আৰু সমুজোৱা বলি উৎসৰ্গ কৰিলে। দাউদে হোম বলি আৰু সমুজোৱা বলি উৎসৰ্গ কৰি শেষ কৰাৰ পাছত তেওঁ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্বাদ কৰিলে। তেওঁ ইজৰাইলৰ সকলো লোকক পুৰুষ আৰু মহিলাৰ মাজত এটাকৈ পিঠা, এটুকুৰাকৈ মাংস আৰু এটাকৈ কিচমিচৰ পিঠা ভগাই দিলে। দাউদে যিহোৱাৰ নিয়ম চন্দুকৰ সন্মুখত পৰিচৰ্যা কৰিবলৈ, ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ গুণ গাবলৈ আৰু তেওঁ ধন্যবাদ প্ৰশংসা কৰিবলৈ লেবিয়াসকলৰ কেইজনমানক নিযুক্ত কৰিলে। সেই লেবিয়াসকলৰ মাজত প্ৰধান আছিল আছফ, তেওঁ পাছত জখৰীয়া, জিয়েল, চমিৰামুট, জিহিয়েল, মতিথিয়া, ইলিয়াব, বনায়া, উবেদ ইডুম আৰু জিয়েল। এওঁলোকে বেহেলা আৰু বীণা বজাইছিল। আছফে মহাধ্বনিৰে তাল বজাইছিল। জহজিয়েল আৰু বনায়া এই দুজন পুৰোহিতে যিহোৱাৰ নিয়ম চন্দুকৰ আগত প্ৰতিদিনে হিঙা বজাইছিল। তাৰ পাছত সেইদিনাই দাউদে যিহোৱাক ধন্যবাদ দিবৰ বাবে এটি গীত গাবলৈ আছফ আৰু তেওঁ ভাইসকলক নিযুক্ত কৰিলে। যিহোৱাৰ ধন্যবাদ কৰা, তেওঁ নামেৰে প্ৰাৰ্থনা কৰা, জাতিসমূহৰ মাজত কৰা তেওঁৰ কাৰ্যবোৰ জনোৱা, তেওঁ উদ্দেশ্যে গীত গোৱা, তেওঁ মহিমা কৰা, তেওঁৰ সকলো আচৰিত কাৰ্যবোৰ কোৱা, তেওঁ পবিত্ৰ নামৰ গৌৰৱ কৰা, যিহোৱাক বিচাৰা সকলৰ মনে আনন্দ কৰক, যিহোৱাক বিচাৰা আৰু তেওঁ শক্তিক বিচাৰা, সদায় তেওঁৰ উপস্থিতি বিচাৰা, তেওঁ কৰা আচৰিত কৰ্মবোৰ সোঁৱৰণ কৰা, তেওঁ অদ্ভুত কাম আৰু তেওঁ শাসন প্ৰণালীবোৰ সোঁৱৰা, তেওঁ দাস ইজৰাইলৰ বংশধৰসকল তেওঁৰ মনোনীতসকলৰ মাজৰ এজন জাকুবৰ লোক, তেওঁ যিহোৱা আমাৰ ঈশ্বৰ, তেওঁ শাসন প্ৰণালী সকলো পৃথিৱীত প্ৰচলিত। তোমালোকে তেওঁ নিয়মটি চিৰদিনলৈকে মনত ৰাখা। ১০০০ পুৰুষক তেওঁ বাক্য আজ্ঞা কৰা, তেওঁ অব্ৰাহামৰ লগত স্থাপন কৰা নিয়ম আৰু ইছহাকলৈ কৰা শপত তোমালোকে সোঁৱৰণ কৰা। আৰু এইদৰে তেওঁ জাকুবৰ বাবে এটা বিধান স্থিৰ কৰিলে আৰু ইজৰাইলৰ কাৰণে এটা অনন্তকাল স্থায়ী নিয়ম স্থিৰ কৰিলে। তেওঁ ক'লে, মই তোমাক কনান দেশ দিম, তোমাৰ স্বত্ব থকা আধিপত্য দিম। মই কৈছিলোঁ সেই সময়ত তোমালোকৰ সদস্য কম আছিল, সেয়ে অতি তাকৰ আৰু দেশত প্ৰৱাসী আছিলা। তেওঁলোক এক দেশৰ পৰা আন দেশলৈ, এক ৰাজ্যৰ পৰা আন ৰাজ্যলৈ তেওঁলোকক অত্যাচাৰ কৰিবলৈ কাকো নিদিলে। তেওঁলোকৰ বাবে ৰজাসকলকো শাস্তি দিছিল। তেওঁ কৈছিল, তোমালোকে মোৰ অভিষিক্তসকলক নুচুবা আৰু মোৰ ভাওবাদীসকলৰ কোনো অনিষ্ট নকৰিবা। সেই সমস্ত পৃথিৱী যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, প্ৰতিদিনে তেওঁ পৰিত্ৰাণ ঘোষণা কৰা, জাতিসমূহৰ মাজত তেওঁ গৌৰৱ প্ৰকাশ কৰা, জাতিসমূহৰ মাজত তেওঁ আচৰিত কৰ্ম ঘোষণা কৰা, কাৰণ যিহোৱা মহান আৰু অতি প্ৰশংসনীয়, আৰু আন সকলো দেৱতাবোৰতকৈ তেওঁ ভয়ানক, কাৰণ জাতিসকলৰ সকলো দেৱতাবোৰ প্ৰতিমাৰ মাথোন, কিন্তু তেওঁ যিহোৱা যিজনে আকাশমণ্ডল সৃষ্টি কৰিলে। মহিমা আৰু প্ৰতাপ তেওঁৰ সাক্ষাতে আছে, তেওঁৰ স্থানত শক্তি আৰু আনন্দ থাকে। জাতিসমূহৰ লোকসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গৌৰৱ আৰু শক্তি আৰোপ কৰা, যিহোৱাৰ উদ্দেশ্যে গৌৰৱ আৰু শক্তি দিয়া, যিহোৱাৰ উদ্দেশ্যে তেওঁৰ নাম গৌৰৱ কৰা, তেওঁৰ আগত উপহাৰ লৈ আহা, পবিত্ৰতাৰে বিভূষিত হৈ যিহোৱাৰ আগত আঁঠু কঢ়া, সমস্ত পৃথিৱী তেওঁৰ আগত কম্পমান হোৱা, পৃথিৱীখনো লৰচৰ নোহোৱাকৈ স্থাপিত হৈছে। আকাশমণ্ডল আনন্দ কৰক আৰু পৃথিৱীও উল্লাসিত হওক। জাতিসমূহৰ মাজত তেওঁলোকে কওক, যিহোৱাই ৰাজত্ব কৰিছে, সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জন কৰক। আৰু যিবোৰে তাক পূৰ্ণ কৰে, সেইবোৰেও উচ্চস্বৰে আনন্দ কৰক। পথাৰবোৰ আৰু তাত থকা সকলোৱে আনন্দ কৰক। তেতিয়া কাঠনিৰ সকলো গছবোৰে জিহুৱাৰ সাক্ষাতে উচ্চস্বৰে আনন্দ কৰিব, কাৰণ তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। জিহুৱাৰ ধন্যবাদ কৰা, কাৰণ তেওঁ মংগলময়, কাৰণ তেওঁ দয়া চিৰকাললৈকে থাকে। আৰু কোৱা, সেই আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰ, আমাক উদ্ধাৰ কৰা। তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিবলৈ, তোমাৰ প্ৰশংসাত জয়ধ্বনি কৰিবলৈ, আমাক একলগ কৰি আন জাতিবোৰৰ পৰা আমাক উদ্ধাৰ কৰা, যাতে আমি আপোনাৰ পবিত্ৰ নামত ধন্যবাদ কৰিব পাৰোঁ আৰু আপোনাৰ প্ৰশংসাত মহিমা কৰিব পাৰোঁ। ইজৰাইলৰ ঈশ্বৰ যিহোৱা ধন্য হওক, অনাদিকালৰ পৰা অনন্তকাললৈকে। তেতিয়া সকলো লোকে ক'লে আমিন আৰু যিহোৱাৰ প্ৰশংসা কৰিলে। প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে নিয়ম চন্দুকৰ আগত একেৰাহে পৰিচৰ্যা কৰিবলৈ তেওঁ আচপক আৰু তেওঁ ভাইসকলক জিহুৱাৰ নিয়ম চন্দুকৰ সন্মুখত ৰাখিলে। উবেদ ইদুমৰ লগত তেওঁলোকৰ 68 সম্পৰ্কীয় লোক ভুক্ত কৰা হ'ল। জিদুথনৰ পুত্ৰ উবেদ ইদুম আৰু লগতে হুচা দুৱৰী হ'ল। চাদুক পুৰোহিত আৰু লগৰীয়া পুৰোহিতসকল গিবিয়নৰ ওখ ঠাইত জিহুৱাৰ আৱাসৰ আগত পৰিচৰ্যা কৰিলে। হোমবেদীৰ ওপৰত জিহুৱাৰ উদ্দেশ্যে একেৰাহে ৰাতিপুৱা আৰু গধূলি হোম বলি উৎসৰ্গ কৰিছিল। এই সকলো জিহুৱাই লিখাৰ দৰে কাৰ্য কৰিবলৈ ইজৰাইলক জিহুৱাই আজ্ঞা কৰিছিল। জিহুৱাক ধন্যবাদ দিবলৈ হেমন আৰু জিদুথুন লগত নামেৰে মনোনীত অৱশিষ্ট লোকসকলক একেলগে ৰাখিলে, কাৰণ জিহুৱাৰ দয়া চিৰকাললৈকে থাকে। হেমন আৰু জিদুথন তুৰী, তাল আৰু ঈশ্বৰীয় বাদ্যযন্ত্ৰসমূহ বজোৱাসকলৰ তত্বাৱধানত আছিল। জিদুথুনৰ পুত্ৰসকল দুৱাৰ ৰখীয়া কৰিছিল। তাৰ পাছত সকলো লোক নিজৰ নিজৰ ঘৰলৈ উভতি আহিল আৰু দায়ুদেও নিজৰ পৰিয়ালসকলক আশীৰ্বাদ কৰিবলৈ উভতি আহিল।